এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো দুবৰি কাশ্যপে। ৰাজ্যিক নিৰ্বাচন আয়োগে সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছে। ষষ্ঠ অনুসূচীভুক্ত আৰু পৌৰসভা এলেকাক বাদ দি ৰাজ্যৰ 27খন জিলা সামৰি খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাত 1,75,54,589 ভোটাৰ অন্তৰ্ভুক্ত হৈছে। ৰাজ্যিক নিৰ্বাচন আয়োগে 397খন জিলা পৰিষদ, 181খন আঞ্চলিক পঞ্চায়ত, 2,193খন গাঁও পঞ্চায়ত আৰু 21,330 ৱাৰ্ড সামৰি এইবাৰৰ পঞ্চায়তৰ ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰিছে। এইবাৰ পঞ্চায়ত নিৰ্বাচন 2,781 ভোটকেন্দ্ৰত অনুষ্ঠিত হ'ব। আয়োগে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকা সন্দৰ্ভত কোনো অজৰ আপত্তি থাকিলে 21 ডিচেম্বৰৰ ভিতৰত নিষ্পত্তি কৰা হ'ব। বিকাশৰ 12 দিনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত গোলাঘাট জিলাৰ হিতাধিকাৰীসকলৰ মাজত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ তৃতীয় পৰ্যায়ৰ সাহায্য বিতৰণ অনুষ্ঠান অংশগ্ৰহণ কৰিব। বান সাহায্য বিতৰণ, বীজ সাহায্য বিতৰণ আৰু প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধনৰ উদ্যোগৰ আনুষ্ঠানিকৰণ প্ৰক্ৰিয়া মুখ্যমন্ত্ৰীগৰাকীৰ উদ্বোধন কৰিব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাৰ লগতে কৃষিমন্ত্ৰী অতুল বৰা, বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু গোলাঘাট জিলাৰ বিধায়কসকল উপস্থিত থাকিব। এই অনুষ্ঠানৰ পাছতে মুখ্যমন্ত্ৰী শৰ্মাই গোলাঘাটত নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ লগতে জিলা আয়ুক্তৰ কাৰ্যালয়টো পৰিদৰ্শন কৰিব। বিকাশৰ 12 দিনৰ কাৰ্যসূচীৰ অধীনত গোলাঘাটত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি 2021ৰ অধীনত তৃতীয় বৰ্গৰ ঋণীলৈ দ্বিতীয় পৰ্যায়ত ঋণ মকুব কৰাৰ প্ৰমাণপত্ৰ বিতৰণ কৰা হ'ব। এই আঁচনিৰ অধীনত জিলাখনৰ 5,119 ঋণী উপকৃত হ'ব। আনহাতে প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগৰ আনুষ্ঠানিকৰণ আঁচনিৰ অধীনত 190 হিতাধিকাৰীয়ে মূলধনী বিনিয়োগৰ ওপৰত ৰাজসাহাৰ্য লাভ কৰিব। জিলাখনত 2,091 হিতাধিকাৰীক দুৰ্যোগ ক্ষতিগ্ৰস্ত পৰিয়ালৰ আঁচনিৰ অধীনত সাহায্য প্ৰদান কৰা হ'ব। ডিব্ৰুগড়ৰ নিৰ্মালীগাঁৱৰ ৰাজহুৱা খেলপথাৰত কালিৰে পৰা ষষ্ঠ ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱ অনুষ্ঠিত হৈছে। অসম সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকাই কালি বিয়লি এই গ্ৰন্থমেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। শক্তি আৰু দক্ষতা বিকাশ মন্ত্ৰী প্ৰশান্ত ফুকনো উপস্থিত থকা এই উদ্বোধনী অনুষ্ঠানত বিশিষ্ট ভাষাবিদ ডঃ ভীমকান্ত বৰুৱা, যশস্বী কবি সাহিত্যিক ডঃ কৰবী ডেকা হাজৰিকাও অংশগ্ৰহণ কৰি গ্ৰন্থ আন্দোলনৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। গ্ৰন্থ মহোৎসৱ উপলক্ষে প্ৰকাশিত স্মৃতি গ্ৰন্থ উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ চন্দন শৰ্মাই। এই গ্ৰন্থমেলাত ৰাজ্যখনৰ লগতে ৰাজ্যৰ বাহিৰৰো প্ৰায় 90টা প্ৰকাশক আৰু গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰিছে। ডঃ বাণীকান্ত কাকতি মেধাবতাৰ অধীনত আজি তিনিচুকীয়াৰ বৰগুৰিস্থিত লৰাৰ আই আই টি খেলপথাৰত মেধা ছাত্ৰ ছাত্ৰীসকলৰ মাজত আনুষ্ঠানিকভাৱে চাইকেল বিতৰণ কৰা হ'ব। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাজ্য শ্ৰম আৰু চাহ শ্ৰমিক কল্যাণ তথা গৃহ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা উপস্থিত থাকিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত শ্ৰোতাসকলৰ বাতৰি সম্পৰ্কীয় মতামত, অভিযোগ আৰু পৰামৰ্শ বিষয়ক এটি অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটি হোৱাটছএপ নম্বৰ 9864055666 যোগে লাভ কৰা টেক্সট বা ভইচ বাৰ্তাৰ লগতে অনুষ্ঠান চলি থকাৰ সময়তো আগ্ৰহী শ্ৰোতাই 03612661876 আৰু 2662325 এই দুটা নম্বৰত দিয়া অভিমত, প্ৰশ্ন আৰু উত্তৰ আদি প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন সংবাদদাতা হিচাপে ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ আদি জিলাৰ আগ্ৰহী প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। সবিশেষ জানিবলৈ আৰু আবেদন পত্ৰ ডাউনলোড কৰিবলৈ প্ৰাৰ্থীয়ে www.newsonair.gov.in লগ ইন কৰিব পাৰে। অহা 10 জানুৱাৰী 2025ৰ ভিতৰত সম্পূৰ্ণ আবেদন পত্ৰ দ্য হেড অফিচ আকাশবাণী গুৱাহাটী, গুৱাহাটী 78100 পঠাব লাগিব। প্ৰাৰ্থীয়ে নিজ হাতেও আবেদন পত্ৰ জমা দিব পাৰে। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশ মৰ্মে ৰাজ্যখনৰ অন্যান্য জিলাসমূহৰ লগতে মাজুলীতো মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজনত আজি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। এই লোক আদালতত বিভিন্ন আপোচিকীয় ফৌজদাৰী গোচৰ, বিবাদজনিত গোচৰ, চেক বাউন্সৰ গোচৰ, যান বাহন 1988 আইনৰ অধীনত নিষ্পত্তি দিহা কৰা হৈছে। আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰিল। শ্ৰোতাসকলে পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।